এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত উপস্থিত হ'ব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব। মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণকালত মুঠ 100 কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ডিফুৰ তাৰালাংছৰ কাজিৰ ৰংহাম্পি অতিথিশালাত 2021 চনৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব। দিনৰ ভাগত ডিফুত লোক নিৰ্মাণ বিভাগৰ এটা ভৱন উদ্বোধন কৰাৰ লগতে প্ৰথমজন কাৰ্বি ৰজাৰ এটা প্ৰতিমূৰ্তিও তেওঁ উন্মোচন কৰিব। মুখ্যমন্ত্ৰীয়ে ডিফুৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ মাজত সামগ্ৰী বিতৰণ কৰিব আৰু এখন ৰাজহুৱা সভাতো ভাগ ল'ব। ডিফুত মুখ্যমন্ত্ৰীয়ে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন আৰু এটা সমূহীয়া ভৱনো উদ্বোধন কৰিব। সন্ধিয়াৰ ভাগলৈ তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ সৈতে এখন আলোচনাত মিলিত হ'ব। নিশা তাৰালংছত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানতো মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি 3 বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি উলংঘাকে ধৰি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে প্ৰতিখন জিলাত 1টা শুল্কবিহীন নম্বৰৰ ব্যৱস্থা কৰিছে। জনসাধাৰণে এই জিলাভিত্তিক নম্বৰসমূহত ফোন কৰি ওজৰ আপত্তি দাখিল কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজিৰে পৰা প্ৰতিদিনে শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে কালি দিনৰ 2 বজাত গোচৰটোৰ শুনানি আৰম্ভ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱাকফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। চলিচিটৰ জেনেৰেলগৰাকীয়ে এই ক্ষেত্ৰত ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পাছত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিজৰ শপতনামা 2 সপ্তাহৰ ভিতৰত দাখিল কৰাৰ বাবে জাননী জাৰি কৰে। শুনানিৰ সময়ত আদালতে দেশৰ বিভিন্ন অংশত ৱাকফ আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই পৰিস্থিতি শীঘ্ৰেই নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ দিয়ে। স্বাধীনতা সংগ্ৰামী শ্বহীদ মণিৰাম দেৱানৰ আজি জন্মদিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1806 চনৰ 17 এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰা মণিৰাম দেৱানৰ অমৰ ত্যাগৰ কাহিনী অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। প্ৰথম অসমীয়া চাহ খেতিয়ক দেৱানে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ ৰাজত্বকালত বৰভাণ্ডাৰ বৰুৱা বাপ পোৱাৰ পিছত মৌজাদাৰ হৈছিল যদিও সেই কামৰ পৰা অব্যাহতি লৈ আছাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰিছিল। কিন্তু ব্ৰিটিছ শাসকৰ দমনকাৰী নীতিৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সময়তে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক যোৰহাটত ফাঁচি দিয়া হৈছিল। ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিয়ে মণিৰাম দেৱানৰ জন্মদিৱসত শ্ৰদ্ধা জ্ঞাপন কৰিছে। মন্ত্ৰী কেশৱ মহন্তই দেৱানৰ জন্মদিৱস উপলক্ষে শ্ৰদ্ধা জনাই দিয়া বাৰ্তাত তেওঁৰ স্বদেশপ্ৰেম আৰু বলিদানে প্ৰতিগৰাকী ভাৰতীয়ক সদায় অনুপ্ৰাণিত কৰি থাকিব বুলি মত প্ৰকাশ কৰে। চৰাইদেউ জিলাৰ টেঙাপুখুৰীত কালি সংঘটিত এটা পথ দুৰ্ঘটনাৰ ফলত অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি টংকেশ্বৰ কোঁৱৰৰ মৃত্যু হয়। দুৰ্ঘটনাত কোঁৱৰৰ লগতে 5 জন লোক গুৰুতৰভাৱে আহত হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ ডিব্ৰুগড়ত মৃত্যু হয়। লখিমপুৰৰ তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সৌজন্যত আয়োজন কৰা সাহিত্য চৰ্চা অনুষ্ঠানত সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিহু সংস্কৃতিৰ গৱেষক ইছমাইল হুছেইনে কালিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লৈ বিহুৰ ঐতিহ্য সংস্কৃতি পৰম্পৰাকে ধৰি বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। অনাতাঁৰ নাটক আৰু গ্ৰাম্য সমাজ জীৱন বিষয়ত নাট্যকাৰ ভৱ পূজাৰীয়ে বক্তৃতা দিয়ে। এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। দিল্লীয়ে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অভিষেক পৰেলৰ 49 আৰু কে এল ৰাহুলৰ 38 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 188 ৰান কৰে। প্ৰত্যুত্তৰত ৰাজস্থানে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 188 ৰান সংগ্ৰহ কৰে। দুয়োটা দলৰ স্কোৰ সমান সমান হোৱাত ছুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। ছুপাৰ অভাৰত ৰাজস্থান ৰয়েলছে 11 ৰান কৰে। দিল্লী কেপিটেলছে 2টা বল খেলিবলৈ বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।